Good evening. Itu Akashwani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. Prime Minister Narendra Modi bakwe se sal 2047 dakte India Development IEEE gyanra dango kam koribuli paribo. Nalanda University Bihar laga notun banaidia campus du khulai rise. Minister PHED aro Corporation Jacob Jamhomibra Registrar of Cooperative Societies Nagaland laga notun directorate building du khulai rise. Deputy Commissioner Dimapur Dr. Tinu Chungshi Changbra, political parties can look at the canvassing Korea Summer, Manukan look at Dictary Nadibuli, Balium Chalai Rakibuli on the right, Kurisiro, Urban Local Bodies Election Karni, Pulling Din, 26 June, the paid holiday his subsurker by Janai say, Itia, Pura Kobor. Prime Minister Narendra Modi Brakwe Sikisal 2047 India Develop an IEEE Gyan Badurkar Kamdu Kuribali Paribo. Nalanda University Raj Gyardi, Sushma Swaraj Auditorium, the students and faculty members Jama Kurita Kyalogut Kotakuri, Modi Brakwe Si, India Bra Nijo Education or Knowledge System Takut Kuridia Bra Superpower Laga Jagadu Kamia Pogali Paribo. Prime Minister Ba Nalanda University Laga Nutan Banaidia Campus Rajgir Bihar Du Khuladi Se. Tarabrakusik Nalanda University Do Dunia Karni Amikan Laga Identity Aro Tradition Laga Tangur Example Ikta Se. Tarabrakusik Nalanda University Lokot Nutan Botli Diabra India Laga Capacity Aro Takut Dikhaya Se. Modi Bakwisi Talaga Sarkar Bra Amikan Ancient Tradition Laga Eto Se Kam Kuriasi Inaka Hole Amikan Ba Unuti Aro Environment Jotam Kuria Do Lokot Parhaidibo. Prime Minister Bakwisi, International Solar Alliance to be Indonesian Ekta Godemasi, John Doop. Amikan Bra Parhaidiase. Modi Bakwisi, Kitanaka Sarkar Bra India, the Dangu Gyan Center, Hisabi Dobaraban Idivali, Koshesh Kurigana, Education Secretary, Notun Identity Ekta Divuliase. Prime Minister Narendra Modi Bakwisiga sickle cell Bimarloko Juria Dukkan Samna Kurebuli Sorkaba Technology Laga Takutu Jelayase World Sickle Cell Dindi Modi Bakwisiki Idu Bimar Hatai Dibuli Sorkar Laga Commitment Ase Ikta Social Media Posti Prime Minister Bakwisi Juasal Centebra National Sickle Cell Anemia Elimination Mission Do Lakho Kuridisi Aro Janani Parhaikina Universal Screening Kurebuli Jolti Detect Kurebuli Aro Thik Suraksha Dibuli Minister for PHED Aro Corporation Jacob Jamhomibra, Registrar of Cooperative Societies Nagaland, Mirhimalaga, Nutan Directorate Building Do Aji Khulai Se, Nutan Banaidia Directorate Do 19 Crore 21 Lakh Tokalaka Kharja Di Banai Se, Program Di Kotha Kurekena Minister Jamhomibra, State Laka Manukan Karoni Aro Department Karoni Ito Bishi Dangor Dinikta Sibili Koi, Bishi Dorkar Thakya Structure Banagina, Kam Chulabali Suru Kuria Pasot, State Cooperative Movement of Streamline Kuribo Aro Takut Thakya Aro Integrated Cooperative Avastha Karoni Rasta Do Khulai Dibula Se. Tarabrakusi Department Bra State Laka Lower Aro Middle Class Parivar Laka Icha Khan Banai Dibuli Dorkar Kam To Kuribole Ase. Jimomi Brakwesi Department Bra Ministry Loko Delhi Di Kotha Kurigina Department To Aki Loijakina Region Di Manukan Laka Dorkar Khan Pongchaikina Objective Diversify Kuri Dibuli Aro Sobse Dangu Labto Local Entrepreneurs Aro Small Scale Di Bepar Kuri Thakya Khan Loko Labto Dibuli Ase. Tarabrakusi diversification kampra local aro small scale entrepreneurs logoti dangor hisab par haidibuli aro taikando state aro state paharibi agri aro allied markets logo jorai dibule ase jemomi brakusi department ba itulaka kam to pura desh di par haidigina local produce value chain markets logo dangor hisab par haidibuli aro storage capacities dibula ase inaka hole state laka livelihood taka bisa motop to thaki jabo. Tarabrai Janai Disi ki Ministry of Cooperative Nijiri Central Sarkar ba Desh laka sob states se Nagaland bhi milai gina Grain Storage Scheme to introduce kore disi. Itu karni Tarabrai kwesi ke itu scheme bra agri aro allied laka sob cooperative societies karni bhal hobita to di ase. State di 8000 upar cooperative societies thakya janai gina Ministry ba kwesi cooperative department nijiri alak alak registered societies laka performance kanto department ba sai jai ase. Tarabrai cooperative societies lokoti Nagaland State Cooperative Banks laka services kan chalabali suru hobole onurodh korise aro koise sarkar laka banks ikla bra growth aro ake parhaidibali paribo minister ba koise ke lab ekta papuli laka nohoy kintu alag alag bishi niyom di lab kan dangor hisab পাবলৈ স্কোপ থাকি আছে। এইটো কাৰণে জম্মুমিবা ডিপাৰ্টমেণ্টৰ লগত টুৰিজম ছেক্টৰ এক্সপ্ল'ৰ কৰিবলৈ দৰকাৰ বুলি জনাই দিছে। আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। ডেপুটি কমিশনাৰ ডিমাপুৰ ডাঃ থিনুজংশী জাফ্ৰা পলিটিকেল পাৰ্টীখন লগতে কেনভাছিং কৰি সময় মানুহখন লগত কোনো দিগদাৰী ঝামেলা নাদিব কাৰণে নিয়ম ভাল চলাই ৰাখিবলৈ অনুৰোধ কৰিছে। মিউনিচিপেল আৰু টাউন কাউন্সিল ইলেকচন 2024টো শান্তিপূৰ্ণ ৰাখিবলৈ কাৰণে ডিমাপুৰ ডিষ্ট্ৰিক্ট নিজে ডিষ্ট্ৰিক্ট লেভেল কোৱাৰ্ডিনেচন কমিটি ৰাখি সময় কোঠা কৰি ডি চি আৰু জি পি এছ আৰু চেয়াৰমেনখন লগত নিজৰ অফিচ লগা চাফা আৰু ইজাত ৰাখি কেনে আলগ আলগ পলিটিকেল পাৰ্টীখন চব একে হিচাপ ৰাখিবলৈ কৈ দিছে। তাৰ পৰা কেম্পেইনিং সময়তো মিলাই ৰাখি দিয়া হিচাপ মানিবলৈ দৰকাৰ জনাই দিছে আৰু জি পি এছ লগতে কোনোবা ইছ্যুজ ওলাইলে এডমিনিষ্ট্ৰেশ্যন লগত জনাই দিবলৈ আৰু কাননৰ হুকুম ঠিক ৰাখিবলৈ মতব দিবলৈ অনুৰোধ কৰিছে। কমিশনাৰ অব পুলিচ ডিমাপুৰ কে বি থুটোছফিৰা জি পি এছ আৰু চেয়াৰমেন খান আৰু পলিটিকেল পাৰ্টীখন লগত অনুৰোধ কৰি এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ লগতে মিলা জৰাই কিনে কাম কৰিবলৈ কৈছে। এনেকুৱা হলে ইলেকশ্যনছটো শান্তিপূৰ্ণ ৰাখিবলৈ পাৰিব। ৰিটাৰ্ণিং অফিচাৰ ডিমাপুৰ মিউনিচিপেল কাউন্সিল ডব্লিউ মনবাই ফৰ্মপ্ৰা কৈছে মিউনিচিপেল ইলেকশ্যনছটো 20 সাল ওপৰ থকা পাছতে ৰাখি আছে আৰু ডিমাপুৰ দি অফিচাৰ লগত জৰিয়া দি বেছি খুচী ভাৱনা আছে। এইটো কাৰণে টাইপৰ কেণ্ডিডেটছ আৰু পলিটিকেল পাৰ্টিজ খান লগতে নিয়ম নোহোৱা কোনো কাম নকৰিবলৈ অনুৰোধ কৰি দিছে। ৰিটাৰ্ণিং অফিচাৰ বা জি পি এছ আৰু চেয়াৰমেন খান লগতে চৰকাৰ লগা চুখু আৰু গান হবলৈ আৰু এডমিনিষ্ট্ৰেশ্যন লগতে মিলাই কিনে কাম কৰিবলৈ আৰু যদি কোনোবা গত নহলে অথৰিটিজ লগতে জনাই দিবলৈ অনুৰোধ কৰিছে। চৰকাৰৰ পৰা 26 জুন আৰ্বান লোকেল বডিজ ইলেকশ্যন হবলৈ পুলিং দিন কাৰণে পেইড হলিডে হিচাপ জনাই দি কিনা মানুহৰ লগত নিজৰ ফ্ৰেঞ্চাইজ চলাবলৈ দি আছে। ইটো হলিডেটো ডিষ্ট্ৰিক্ট লগা মিউনিচিপেল আৰু টাউন কাউন্সিল এৰিয়াতে পোলছ হবলৈ থাকে আৰু ষ্টেট চৰকাৰ লগা চব ইমপ্লয়িজ কাৰণে হবলৈ আছে। ইটোতো ইমপ্লয়িজ লগা চব কেটেগৰিজ যান খান একটা জাগাদি বহি আছে কিন্তু দুচৰা জাগাদি কাম কৰি আছে এইটো খান কাৰণে বি এপ্লাই কৰিব। পলিংটো মিউনিচিপেল আৰু টাউন কাউন্সিল এৰিয়াতে বেংকছ আৰু ফাইনেন্সিয়েল ইনষ্টিটিউচনছ লগা চব ইমপ্লয়িজ কাৰণে পেইড হলিডে হিচাপ জনাই কিনা নিজৰ ফ্ৰেঞ্চাইজ চলাবলৈ দি আছে। একে সময়তে একটা আলাগ নটিফিকেশ্যন দি চৰকাৰ বা মিউনিচিপেল আৰু টাউন কাউন্সিল এৰিয়াত নিচিনি ইলেকশ্যন কাম দি চেনেল থাকে অফিচেচ আৰু ডিপাৰ্টমেণ্টছ খান কাৰণে জুন মহিনা 22 তাৰিখটো ৱৰ্কিং ডে হিচাপ জনাই দিছে। এডভাইজাৰ আই পি আৰ আৰু ছয়েল আৰু ৱাটাৰ কনজাৰ্ভেশ্যন ইমকং এল এম চেম্বা মাল্টি মিডিয়া মোবাইল ভেহিকলছ আট্টাটো আজি চৰু কৰি দিছে। ইভেণ্টি কোঠা কৰি এম চেম্বা কৈছে আই পি আৰ ডিপাৰ্টমেণ্ট লগা ফিল্ড অফিচাৰ্ছ খানটো আলগ আলগ ডিপাৰ্টমেণ্টছ কাৰণে নডেল অফিচাৰ্ছ আছে যোন খান বা চৰকাৰ লগা পলিচিছ আৰু প্ৰগ্ৰামছ খানটো মানুহ খান লগত জনাই দি আছে। ইমকংৰ অফিচাৰ্ছ লগত নতুন গাড়ী আৰু ফেচিলিটিজ দিয়া কাণ্ড মানুহ খান কাৰণে ভাল পাই চলাবলৈ আৰু চৰকাৰ কাম কাণ্ড ষ্টেট লগা চব চি কিনাৰ জাগাতা পহুচাই দিবলৈ অনুৰোধ কৰিছে। ডাইৰেক্টৰ আই পি আৰ জেবিনিয় কেহিনিয় পৰা কৈছে গাড়ী খান বা আলগ আলগ জাননী আৰু এডুকেশ্যনৰ ভিডিঅ'ছ ডকুমেণ্টাৰিজ খান প্ৰচাৰ কৰি দি কিনা পাব্লিক ছাৰ্ভিছ খান চলাবলৈ দিবলৈ আছে। টিহিনীয়ৰ পৰা জনাই দিছে কি গাড়ীখন দি প্ৰজেক্টৰ্ছ আৰু স্ক্ৰীনছ আৰু লেপটপছ ৰাখি আছে আৰু আসান পৰা চলাবলৈ কাৰণে অল ইন ওৱান ছাউণ্ড ছিষ্টেমটো বি ৰাখি আছে আৰু এইটোৰ পৰা ষ্টেট লগা চব জাগাতে এনাউন্সমেণ্ট দিবলৈ আৰু জানকাৰ খান জনাই দিবলৈ মতব হবলৈ আছে। আৰু ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন বা জনাই দিছে নাগালেণ্ড ষ্টেট ৰিজাৰ্ভ ছিটছ লগা আলগ আলগ মেডিকেল কৰ্চেছ কাৰণে নীট ইউ জি 2024 ৰেজিষ্ট্ৰেশ্যন ফৰ্ম জমা কৰিবলৈ কাৰণে অন্তিম দিনটো জুন মহিনা 25 তাৰিখ তাক বঢ়াই দিছে। ইটো কৰ্চেছ দি এম বি বি এছ বি ডি এছ বি বি এছ চি এণ্ড এ এইচ বি এ এম এছ বি এইচ এম বি এ এছ এল পি আৰু বি ইউ এম এছ খান মিলাই কিনে আছে। ডিপাৰ্টমেণ্ট বা জনাই দিছে কি এতিয়া সময়তো পঢ়াই নাদিব আৰু ইটো পাছতে কোনো ফৰ্মছ খান বি একচেপ্ট নকৰিব। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বৰা কৈছে কি চাল 2047 ইণ্ডিয়াত ডেভেলপমেণ্ট আইডি বুলি জ্ঞান বা ডাঙৰ কাম কৰিবলৈ পাৰিব। নালন্দা ইউনিভাৰ্চিটি বিহাৰ লগা নতুন বনাই দিয়া কেম্পাছটো খোলাই দিছে। মিনিষ্টাৰ পি এইচ ডি আৰু কৰ্পৰেশ্যন জেকব জেমহমিবৰা ৰেজিষ্ট্ৰাৰ অব কপাৰেটিভ ছচাইটিছ নাগালেণ্ড লগা নতুন ডাইৰেক্টৰেট বিল্ডিংটো খোলাই দিছে। ডেপুটি কমিশনাৰ ডিমাপুৰ ডঃ থিনুজংশী জাংৰা পলিটিকেল পাৰ্টিজ খান লগত কেনভাছিং সময়তে মানুহ খান লগত দিগদাৰী নাদিবলৈ ভাল নিয়ম চলাবলৈ অনুৰোধ কৰিছে আৰু আর্বান লোকাল বডিজ ইলেকশন কারণে পোলিং ডে 26 জুন পেইড হলিডে হিসাব সরকার জানাই দিছে। আর আজিরা জেলা নাগামিজ খবর ইমান শেষ করে আছি। আপনি কাঞ্চব কারণে ভাল রাতি হবি।